মৰ্নিং ইটো আকাশবাণী কহিমা খুজুৰলা খবৰ পুৰিয়াইছে কিন্তু খোম মেৰে নাগালেণ্ডে ইনফ্লাক্স অফ ইলিগেল ইমিগ্ৰেশ্যন লগা ওপৰ ৰিপৰ্ট চাচামে কমিশ্যনাৰ অফ পুলিচ ডিমাপুৰটো কৈছে ইণ্টাৰষ্টেট এণ্ট্ৰি পইণ্টছ আৰু চেক গেটছ খানতে বেছি চেকিংটো ৰাখি দিছে। যোৱাকালি একটা অফিচিয়েল বুলেটিনতে কৈছে কি পুলিচটো থ্ৰী চেকিং কাউণ্টাৰ্ছটো শুরু করে দিছে। ডিমাপুৰ রেলওয়ে স্টেশনতে অপারেশনাল 24/7 আৰু এনহেন্স সার্ভেলেন্স আৰু সব এন্ট্রি পইণ্টতে মনিটর করা ওপৰ কমিশনার অফ পুলিশটো পাব্লিক এন জি অ'স আৰু সিভিল সোসাইটি অর্গানাইজেশন কে সাসপিচিয়াস কাম নহলে বি ইলিগেল ইমিগ্রেশন জানকারী রিপোর্ট করবলে অনুরোধ করে দিছে আৰু রিপোর্টটো পুলিশ কন্ট্রোল রুম লগা ফোন নম্বর 7085055050 আৰু ডিমাপুৰ কমিশনার অফ পুলিশ 7085055001 পুলিচ কৈছে যোন মানুহ হৈলে বি ৰিপৰ্টটো ডিমাপুৰ চুমকিডিমা নিউলেণ্ড লগা ডি চি পি এছ কে দিবলৈ পাৰিব কৈছে। ছিনিয়ৰ বিজেপি লিডাৰ আৰু ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহটো কথা ৰাখি দিছে কি জম্মু এণ্ড কাশ্মীৰ লগা ষ্টেটহুড ৰেষ্টৰেশ্যনটো এছেম্বলি পল পিছতে কৰি দিব। যোৱাকালি জম্মুতে একটা পাব্লিক মিটিংতে কথা কোৱা সামে তাই কৈছে জে এণ্ড কে তে এছেম্বলি ইলেকশ্যন অহাটো একটা হিষ্টৰিক আছে যোনটো সবচে পইলা কৰি আছে নেশ্যনেল ফ্লেগ আৰু কনষ্টিটিউশ্যন লৈ কেনা আৰ্টিকল 370 মানি কেনা মোদী চৰকাৰ লগা নিচেতে শ্বাহ আৰু কংগ্ৰেছ নেশ্যনেল কনফাৰেন্স এলায়েন্সকে আৰোপ দিছে পুৰণা ছিষ্টেম চলাবলৈ কোৱাৰ কাৰণে। তাই কৈছে এন ডি এ চৰকাৰটো ৰিভাইভেল অফ টেৰৰিজম অটনমি আৰু ইনজাষ্টিচ নামানিব যোন মানুহ লগবি বিজেপি ডিছপেনচেশ্যনতে ৰিজাৰ্ভেশ্যন পোৱা মানুহ খান। অমিত শ্বাহটো জম্মুতে দুদিন কাৰণে যাইছে বিজেপি ইলেকশ্যন কেম্পেইনটো উঠাই দিবলৈ। থ্ৰী ফেজ এছেম্বলি ইলেকশ্যন নিমিত্তে যোনটো 18 ছেপ্টেম্বৰৰ পৰা শুৰু হবলৈ আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী যোৱাকালি একটা টেলিফোনিক কনভাৰ্চেশ্যনৰ পৰা পেৰিছ পেৰালিম্পিক মেডেলিষ্ট প্ৰবীণ কুমাৰ আৰু হকাটো হতজিয়ে সেমাৰ লগত কথা কৈছে। মতিটো হকাটো হতজিয়ে সেমাৰ লগা ফাৰ্ষ্ট পেৰালিম্পিক মেডেল যোনটো 40 চালতে পা ওপৰ খুচি কৈ দিছে। প্ৰাইম মিনিষ্টাৰটো প্ৰবীণ কুমাৰ লগবি কথা কৈছে কেনেকা তাই ইণ্টাৰনেট লগা মদত লৈ কেনে তাই লগা ট্ৰেইনিং লৈছে আৰু তাতে পৰা তাই লগা পাৰফৰ্মেঞ্চটো মদত দিছে। য়িমখিং ইউনিয়ন কহিমা যোৱাকালি চাৰ ক্ৰান ন্যান ফেষ্টিভেলটো ষ্টেট একাডেমি হল কহিমা পৰা মানিছে। তাতে এম এল এ এণ্ড এডভাইজাৰ ফৰ ফায়াৰ এণ্ড ইমাৰজেঞ্চি চাৰ্ভিচ হোম গাৰ্ড এণ্ড চিভিল ডিফেন্স এণ্ড ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন এছ কিউচিমিউ য়িমখিং পৰা স্পেচিয়েল গেষ্ট কৰিছে। তাই লগা কথাতে এডভাইজাৰটো ত্যোহাৰ ওপৰত হাইলাইট দিছে যোনটো মিলেট হাৰ্ভেষ্ট ওপৰত ট্ৰেডিশ্যনেলি মানে আৰু তাতে মিলেট কাল্টিভেশ্যনটো আৰু উঠাই দিবলৈ মন উঠাই দিয়ে। তাইৰ পৰা য়িমখিং ট্ৰাইব মানুহখানকে একতা কৰিবলৈ অনুৰোধ কৰি দিছে। চিৰ কথা কোৰা খান আৰু জৱান খানকে মন উঠাই দিছে মন দি কিনা কাম কৰিবলৈ আৰু কম্পিটিটিভ এক্সাম দেৱী ওলাবলৈ কৈছে। এডভাইজাৰ ফৰ য়ুথ ৰিচৰ্চেছ এণ্ড স্পৰ্টছ এছ খেচিঅ য়িমচিঙৰ আৰু য়িমখিং ট্ৰাইবেল কাউঞ্চিল অফিচিয়েলছ খান আৰু আলা খান দি ইটো চামেইতে কথা কৈছে। চেণ্টাৰটো হলে 2023 বেচ আই এ এছ প্ৰবেচনাৰ পূজা খেতকাৰকে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিছ পৰা ডিছচাৰ্জ কৰি দিছে উইথ ইমিডিয়েট এফেক্ট পৰা চৰ্চেছ পৰা কৈছে। চৰকাৰটো ইটো ওপৰত একটা অৰ্ডাৰ ইছ্যু কৰিছে আই এ এছ প্ৰবেচন ৰুলছ 1954 নিচিতে। পূজা খেতকাৰটো মানুহকে থকা আৰু বেকৱাৰ্ড ক্লাছ মিছা পৰা এভেইল কৰা আৰু ডিচেবিলিটি কটা বেনিফিটছ আৰু মিছা পৰা চিভিল চাৰ্ভিচ এক্সামিনেশ্যন ক্লিয়াৰ কৰাৰ ওপৰত গলতি পাইছে যোনটো ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন পৰা ৰাখিছে। তাই লগা ছিলেকশ্যন কেঞ্চেল পিছতে ইউ পি এছ চিটো তাই লগা জিন্দগীতে এণ্ট্ৰেন্স এক্সাম লবলৈ মানা কৰি দিছে। ইউ পি এছ চিটো তাই মিছা আইডেণ্টিটি বানা না বেছিবাৰ এক্সাম দিয়াৰ ওপৰত গলতি পাইছে। ইউনিয়ন মিনিষ্টাৰ অফ স্পৰ্টছ মানুষ মাণ্ডাভিয়া কৈছে চৰকাৰটো হলে মন আছে সব ফেচিলিটিজ খানটো দিবলৈ এথলেটিক্স আৰু কোচেছ খান কাৰণে প্লেয়াৰ্ছ খানকে আৰু বি ভাল ট্ৰেইনিং পাবলৈ। তাই কৈছে চৰকাৰটো এথলেটিক্স কাৰণে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ছ লগা স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাই আছে আৰু ইটোৰ পৰা তাইখন স্পৰ্টিং ইভেণ্টছতে ভাল পাৰফৰ্ম কৰিবলৈ পাৰিব। মাণ্ডাভিয়াটো যোৱাকালিতে কথা কৈছে যেতিয়া পেৰালিম্পিকছ পেৰিছ এথলেটিক্স খান নই দিল্লীতে অহা সামাইতে এথলেটিক্স খানটো গল্ড মেডেল উইনাৰ আভানী লেখাৰ চিলভাৰ মেডেল উইনাৰ মনীষ নাৰৱাল আৰু প্ৰণৱ শৰ্মা আৰু ব্ৰঞ্জ মেডেলিষ্ট মোনা আগ্ৰাৱাল ৰুবিনা ফ্ৰান্সিছ আৰু ৰাকেশ কুমাৰ আছে। আজি পুজোর লাগান নাগাবিস খবর ইমানতে শেষ হব। আপনি কান সবকে ভাল দিন হবি।